এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যখনৰ খনিজ সম্পদৰ উচিত ব্যৱহাৰ আৰু এই খণ্ডত সহযোগিতা বৃদ্ধিৰে শক্তিশালী কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত স্থাপন হ'বলগীয়া তাপবিদ্যুৎ কেন্দ্ৰসমূহৰ বাবে নিৰৱচ্ছিন্নভাৱে কয়লাৰ সৰবৰাহ কৰিবলৈ অনুৰোধ জনায়। তেওঁ লগতে মাৰ্ঘেৰিটা কয়লাখনিৰ কাম কাজৰ সম্প্ৰসাৰণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। তদুপৰি নতুন খনিজ পদাৰ্থ খনন সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি জিলাখন ভ্ৰমণৰ দ্বিতীয় দিনা তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অংশ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে যাতে যোগ্য হিতাধিকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সকলোকে আহান জনায়। অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণ, দৰিদ্ৰতা দূৰীকৰণ আৰু আৰ্থিক সবলীকৰণৰ বাবে প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সমাজৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। আজিৰ সভাত জিলাখনৰ পৰা শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা ছগৰাকী ব্যক্তিক মন্ত্ৰী হাজৰিকাই প্ৰমাণ পত্ৰ বিতৰণ কৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা প্ৰতিটো বিধানসভা সমষ্টিৰ এটাকৈ পঞ্জীয়নভুক্ত যুৱ সংঘক আৰ্থিক অনুদান প্ৰদানৰ বাবে লোৱা লক্ষ্য অনুসৰি জিলাখনৰ চাৰিটা যুৱ সংঘৰ প্ৰতিনিধিক আজিৰ অনুষ্ঠানত চেক বিতৰণ কৰা হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, কেইবাগৰাকী বিধায়ক আৰু অন্য ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। অসম আৰক্ষীয়ে বাংলাদেশী সন্দেহত আটক কৰা 14 জন লোকক দক্ষিণ শালমাৰা মানকাছৰ বাংলাদেশ সীমান্তৰে উভতাই পঠিওৱাক কেন্দ্ৰ কৰি আজি সীমান্ত অঞ্চলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সীমান্ত অঞ্চলেৰে এই লোকসকলক উভতাই পঠিওৱাৰ সময়ত বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী আৰু দেশখনৰ একাংশ নাগৰিকে বাধা প্ৰদান কৰাক লৈ সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সীমান্ত সুৰক্ষা বাহিনী BSFএ শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। সীমান্তৰে উভতাই পঠিয়াবলৈ চেষ্টা কৰা বাংলাদেশী লোককেইজন সম্প্ৰতি নো মেন লেণ্ডত আছে আৰু দেশখনৰ সুৰক্ষা বাহিনীয়ে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীমতী শামিমা জাহানে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিব। কাইলৈ দিনৰ 10 বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে শ্ৰীমতী জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ক ৰাজ্যৰ আদৰ্শ বিদ্যালয়সমূহৰ অধ্যক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে বিদ্যালয় প্ৰশাসন আৰু বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীয়ে বিত্তীয় সম্পদ ব্যৱস্থাপনা, সাংগঠনিক দক্ষতা, পৰিকল্পনা প্ৰস্তুতকে ধৰি বিদ্যালয় পৰিচালনাৰ দিশত প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে শিক্ষক শিক্ষয়িত্ৰীসকলক সমৃদ্ধ কৰিব। তদুপৰি আদৰ্শ বিদ্যালয়সমূহৰ সামগ্ৰিক কাৰ্যক্ষমতা বৃদ্ধিতো এই কাৰ্যসূচীয়ে অৰিহণা যোগাব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ অধ্যাপক ননীগোপাল মহন্ত আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন উপস্থিত থাকে। এই অনুষ্ঠানত বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা শ্ৰেষ্ঠ আদৰ্শ বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। বিশ্ববিদ্যালয় অনুদান আয়োগে মৰিগাঁও মহাবিদ্যালয়ক স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যুটীয়া সচিব মনোজ কুমাৰে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ 19টা বিষয়ৰ উপৰি কেইবাটাও বিষয় স্নাতকোত্তৰ পাঠ্যক্ৰম থকা মৰিগাঁও মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে ঘোষণা কৰাক লৈ জনসাধাৰণে আনন্দ প্ৰকাশ কৰিছে। বাণিজ্যিক বাহনৰ চলাচল আৰু পাৰ্কিঙৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আজি মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। এই অভিযানৰ সময়ত বহু বাহনে 2024 চনৰ 15 নৱেম্বৰত মৰিগাঁও জিলা আয়ুক্তই জাৰি কৰা SOP উলংঘা কৰা পৰিলক্ষিত হয়। প্ৰশাসনে এনে বাহনৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভিযানকাৰী দলে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই পথৰ দাঁতিত বিপদজনকভাৱে ৰখাই থোৱা কেইবাখনো বাণিজ্যিক বাহনৰ বিৰুদ্ধে জৰিমনা বিহে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ আৰক্ষী চাউনীৰ কাষত নিৰ্মাণ কৰি উলিওৱা সংহত জিলা কাৰাগাৰ আজি মন্ত্ৰী ৰূপেশ গোৱালাই পৰিদৰ্শন কৰে। আধুনিক সা সুবিধাযুক্ত এই জিলা কাৰাগাৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এই কাৰাগাৰখন উত্তৰ পূবৰ ভিতৰতে উন্নতমানৰ কৰি গঢ়ি তোলা হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। প্ৰায় 75 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই কাৰাগাৰখন অহা 21 জুনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা। ছিডলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়কে ধৰি কেইবাগৰাকীও বিষয়ে মন্ত্ৰীগৰাকীক এই ভ্ৰমণকালত সংগ দিয়ে। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।